Ella, आकाशवाणी। বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ লগত আছে নিৰ্মালী শৰ্মা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ৱন ডেৰ লেয়নে আজি নতুন দিল্লী প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। দেশত বিগত দুবছৰত কয়লাৰ সৰবৰাহ দুগুণলৈ বৃদ্ধি পাইছে বুলি কয়লা মন্ত্ৰালয়ে প্ৰকাশ কৰে। উত্তৰাখণ্ডৰ চামলী জিলাৰ মানাৰ সমীপত হোৱা তুষাৰপাতৰ ফলত অঞ্চলটোত বাহৰ পাতি থকা 57 শ্ৰমিকৰ 16 উদ্ধাৰ কৰা হয়। উৰিয়া চলচ্চিত্ৰৰ বৰণ্য অভিনেতা উত্তম মহান্তিৰ যোৱা নিশা দেহাৱসান ঘটে আৰু ICC চেম্পিয়নছ ট্ৰফীৰ ক্ৰিকেট প্ৰতিযোগিতাৰ লাহোৰত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত আফগানিস্তানে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 274 লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ৱন ডেৰ লেয়নে আজি নতুন দিল্লীত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। এই আলোচনাকালত দুয়োপক্ষই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, স্বচ্ছ আৰু সেউজ শক্তি তথা মানুহৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে। ভাৰত আৰু ইউৰোপীয় আয়োগে 2025 বৰ্ষৰ লগতে অনাগত বৰ্ষসমূহৰ বাবে এক অভিলাষী কাৰ্যসূচী নিৰ্ধাৰণ কৰিছে। আলোচনাৰ অন্তত এক যৌথ বিবৃতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ইউৰোপীয় আয়োগৰ মাজত 2 দশক পুৰণি কৌশলগত অংশীদাৰিত্বৰ মূলতে দুয়ো দেশৰ মাজৰ সহযোগিতা, বিশ্বাস, গণতান্ত্ৰিক মূল্যবোধ, প্ৰগতি, সমৃদ্ধিৰ প্ৰতি থকা দায়বদ্ধতা বুলি উল্লেখ কৰে। শ্ৰীমোদীয়ে দুয়োপক্ষৰ মাজত বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, উদ্ভাৱন, নিৰাপত্তা, দক্ষতা আৰু গতিশীলতাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে এক খচৰা প্ৰস্তুত কৰা হৈছে বুলিও জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ইউৰোপীয় আয়োগৰ অধ্যক্ষগৰাকী কালি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। তেওঁৰ সৈতে ইউৰোপীয় আয়োগৰ 27 আয়ুক্তৰ ভিতৰত 22 আয়ুক্তও ভাৰতলৈ আহিছে। ইউৰোপীয় দেশসমূহৰ আয়ুক্তসকলক লৈ গঠিত কলেজ অব কমিশ্যনাৰৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। এই ভ্ৰমণে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব বুলি আশা কৰা হৈছে। দেশত বিগত দুবছৰত কয়লাৰ সৰবৰাহ দুগুণলৈ বৃদ্ধি পাইছে। কয়লা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি 2022 দেশত ৰেলপথ আৰু সাগৰীয় পথেৰে সৰবৰাহ হোৱা 28 নিযুত মেট্ৰিক টনৰ পৰা 2024 কয়লাৰ পৰিমাণ 54 নিযুত মেট্ৰিক টনলৈ বৃদ্ধি পায়। কেৱল ৰেলপথেৰে কয়লা সৰবৰাহৰ তুলনাত সাগৰীয় পথেৰে পৰিবহণ কৰা কয়লাৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়। মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে বৰ্তমান দেশৰ কয়লা খনিসমূহৰ পৰা উৎপাদিত কয়লা বিভিন্ন শক্তি উৎপাদন কেন্দ্ৰলৈ প্ৰথমে ৰেল, পাছত জাহাজ আৰু পুনৰ ৰেলপথেৰে পৰিবহণ কৰা হয়। এইদৰে কয়লা পৰিবহণৰ ক্ষেত্ৰত বিভিন্ন পৰিবহণ ব্যৱস্থাৰ সহায় লোৱাৰ ফলত দেশত কয়লা ইন্ধনৰ কাৰ্যকৰী ব্যৱহাৰ সুনিশ্চিত হৈছে বুলি সূত্ৰটোৱে লগতে প্ৰকাশ কৰে। উত্তৰাখণ্ডৰ চামলী জিলাৰ মানাৰ সমীপত হোৱা তুষাৰপাতৰ ফলত অঞ্চলটোত বাহৰ পাতি থকা 57 শ্ৰমিকৰ 16 উদ্ধাৰ কৰা হৈছে। ভাৰত তিব্বত সীমান্ত আৰক্ষী, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনী আৰু ভাৰতীয় সেনাৰ জোৱানসকলে আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলাই আছে। ভাৰতীয় সেনাৰ জোৱানসকলে উদ্ধাৰ অভিযান চলাই আছে যদিও প্ৰচণ্ড তুষাৰপাত আৰু বেয়া বতৰৰ বাবে এই অভিযান প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা চলাই আছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে তুষাৰপাতত আৱদ্ধ হৈ থকা শ্ৰমিকসকল সুৰক্ষিতভাৱে উদ্ধাৰ কৰাটো চৰকাৰৰ প্ৰাথমিক দায়িত্ব। শ্ৰীশ্বাহে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে তেওঁ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ মহানিৰ্দেশক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ মহানিৰ্দেশকৰ সৈতে এই সন্দৰ্ভত বাৰ্তালাপ কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ 2টা দল শীঘ্ৰে ঘটনাস্থলীত উপস্থিত হ'ব। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি বিধানসভাত আম আদমী পাৰ্টীৰ কাৰ্যকালত জনস্বাস্থ্য আন্তঃগাঁথনি আৰু স্বাস্থ্যসেৱা সন্দৰ্ভত নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ এখন প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদনখনত কোভিডৰ সময়ত পূৰ্বৰ চৰকাৰে ধন সঠিকভাৱে ব্যৱহাৰ নকৰাৰ লগতে প্ৰয়োজনসমূহ সঠিক সময়ত পূৰণ নোহোৱা আৰু চিকিৎসালয়সমূহত ঔষধ আৰু স্বাস্থ্যকৰ্মীৰ অভাৱ হোৱা বুলিও অভিযোগ উত্থাপন কৰে। কোভিডৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনলৈ প্ৰায় 788 কোটি টকা মুকলি কৰি দিছিল যদিও আপ চৰকাৰে মাত্ৰ 543 কোটি টকাহে ব্যৱহাৰ কৰিছিল বুলি প্ৰতিবেদনখনত অভিযোগ দাখিল কৰে। ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হৰিশ খুৰানাই কয় যে আম আদমী পাৰ্টীয়ে 3খন নতুন চিকিৎসালয় নিৰ্মাণ কৰাত পলম কৰাৰ বাবে 382 কোটি টকাৰ ক্ষতি হয়। কেগৰ এই প্ৰতিবেদনৰ জৰিয়তে 216ৰ পৰা প্ৰতিবেদনৰ জৰিয়তে 2016ৰ পৰা 2022 চনলৈ চিকিৎসালয়বোৰত এম্বুলেন্স সেৱা হ্ৰাস পোৱাৰ তথ্য পোহৰলৈ অহা বুলি বিজেপিৰ সদস্য অজয় মহাবৰে অভিযোগ উত্থাপন কৰে। এই প্ৰতিবেদনৰ ভিত্তিত দোষীসকলক উচিত শাস্তি প্ৰদান কৰিব লাগে বুলিও বিজেপিৰ সদস্যগৰাকীয়ে দাবী জনায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰ্মালী শৰ্মাৰ পৰা।
উৰিয়া চলচ্চিত্ৰৰ বৰেণ্য অভিনেতা উত্তম মহান্তিৰ যোৱা নিশা গুৰগাঁৱৰ হস্পিতালত মৃত্যু হয়। লিভাৰ চিৰচিছ ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰা অভিনেতাগৰাকীৰ শেষকৃত্য আজি সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সত্যনগৰ শ্মশানত সম্পন্ন কৰা হয়। উৰিয়া চলচ্চিত্ৰ উদ্যোগৰ উজ্জ্বল নক্ষত্ৰ উত্তম মহান্তিয়ে 135খন উৰিয়া চলচ্চিত্ৰত অভিনয় কৰি আঞ্চলিক চলচ্চিত্ৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য কৃতি স্থাপন কৰিছে। তেওঁ 30খনকৈ বঙালী ভাষাৰ ছবিত অভিনয় কৰাৰ লগতে নয়া জহৰ শীৰ্ষক এখন হিন্দী চলচ্চিত্ৰতো অভিনয় কৰিছিল। অভিনেতাগৰাকীয়ে চলচ্চিত্ৰৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰাৰ লগতে তেওঁ অনন্য অভিনয়শৈলীৰে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। তেওঁৰ মৃত্যুৰ লগে লগে উৰিয়া চলচ্চিত্ৰ জগতৰ এটা যুগৰ সামৰণি পৰে। স্বাভাৱিক তথা সাৱলীৰ অভিনয়েৰে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰা উৰিয়া চলচ্চিত্ৰৰ বিশিষ্ট অভিনেতা উত্তম মহান্তিয়ে মৃত্যুৰ সময়ত তেওঁৰ পত্নী তথা বিশিষ্ট অভিনেত্ৰী অপৰাজিতা মহান্তি আৰু পুত্ৰ তথা উৰিয়া চলচ্চিত্ৰ তাৰকা অভিনেতা বাবুচানক এৰি থৈ যায়। নেপালৰ হিন্দু পালচুকত আজি পুৱতি নিশা সংঘটিত 6.1 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কাঠমাণ্ডু উপত্যকা আৰু ইয়াৰ কাষৰীয়া অঞ্চলত জোকাৰণিৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰৰ মতে হিন্দু পালচুক জিলাৰ ভৈৰৱকুণ্ড আৰু ভৈৰৱকুণ্ড এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। ভূমিকম্পৰ ফলত বামটি প্ৰদেশৰ দুগুণা গাধিত ভূমিস্খলন সংঘটিত হয়। ভূমিকম্পৰ আতংকত বাহিৰলৈ ওলাই অহাৰ সময়তে কাঠমাণ্ডুত দুজন লোক আহত হয়। ঘটনাৰ পৰ্যবেক্ষণৰ বাবে নেপাল সেনাৰ নিৰাপত্তা দল, নেপাল আৰক্ষী আৰু সশস্ত্ৰ আৰক্ষীৰ লোক মোতায়েন কৰা হৈছে। কৰ্তৃপক্ষই স্থানীয় লোকক নিৰাপদ স্থানত অৱস্থান কৰাৰ বাবে আহ্বান জনাইছে। পাকিস্তানৰ খাইবা পাখতুনখা অঞ্চলত থকা এটা মছজিদত শুকুৰবাৰে নামাজৰ সময়ত এটা শক্তিশালী বোমা বিস্ফোৰণত কমেও 5 লোকৰ মৃত্যু হোৱাৰ লগতে আন 20 লোক আহত হয়। সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি মছজিদটোৰ মূল গৃহত এজন আত্মঘাতী বোমাৰুৱে প্ৰৱেশ কৰি নামাজ শেষ হোৱাৰ সময়ত নিজেই বিস্ফোৰণ ঘটায়। এই বিস্ফোৰণৰ জমিয়াত উলেমা ইছমুলাৰ এটা ফৈদৰ মুৰববী হামিদুল হক হাক্কানীৰ প্ৰাণহানি হোৱা বুলি দেশখনৰ সংবাদ মাধ্যমে দাবী কৰিছে। এই বিস্ফোৰণৰ খবৰ পোৱাৰ লগতে বিস্ফোৰণস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ মৃতদেহসমূহ আঁতৰ কৰাৰ লগতে আহতসকলক হস্পিতাললৈ প্ৰেৰণ কৰিছে। আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ লাহোৰত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত আজি আফগানিস্তানে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 274 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আফগানিস্তানে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 273 ৰাণ সংগ্ৰহ কৰে। আফগানিস্তানৰ হৈ ছেদিকুল্লা অটলে সৰ্বাধিক 85 ৰাণ কৰে। অষ্ট্ৰেলিয়াৰ ডাৰ চুইছে 3টা উইকেট দখল কৰাৰ লগতে জনছন আৰু জাম্পাই 2টাকৈ উইকেট দখল কৰে। অষ্ট্ৰেলিয়াই আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে 7 অভাৰত 1টা উইকেট হেৰুৱাই 67 ৰাণ কৰি খেলি আছে। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলত ভাগ ল'বলগীয়া দল দুটাই উভয়ে 6 পইণ্টকৈ অধিকাৰ কৰিছে যদিও নেট ৰান ৰেটৰ আধাৰত মুম্বাই ইণ্ডিয়ানছে তালিকাৰ অধিক অগ্ৰগতি লাভ কৰিছে। যোৱা নিশা বেংগালুৰুত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত গুজৰাট জায়েণ্টছ দলটোৱে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক 6 উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰিবলৈ লৈ বেংগালুৰু দলটোৱে 7 উইকেটৰ বিনিময়ত 125 ৰাণ কৰে। প্ৰত্যুত্তৰত গুজৰাটৰ দলটোৱে 4টা উইকেট হেৰুৱাই 16 অভাৰ আৰু 3টা বলতেই বিজয় লক্ষ্যত উপনীত হয়। গুজৰাট জায়েণ্টছৰ অধিনায়ক অছলিক গাৰ্ডনাৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। খেলখনত তেওঁ 31টা বলত 58 ৰাণ সংগ্ৰহ কৰি নিজ দলৰ বিজয় নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেটি পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ৱন ডেৰ লেয়েনে আজি নতুন দিল্লীৰ প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। দেশত বিগত 2 বছৰত কয়লাৰ সৰবৰাহ দুগুণলৈ বৃদ্ধি পাইছে বুলি কয়লা মন্ত্ৰালয়ে প্ৰকাশ কৰে। উত্তৰাখণ্ডৰ চামোলী জিলাৰ মানৰ সমীপত হোৱা তুষাৰপাতৰ ফলত অঞ্চলটোৰ আৱদ্ধ হৈ থকা 7 শ্ৰমিকৰ 16 উদ্ধাৰ কৰা হয়। উৰিয়া চলচ্চিত্ৰৰ বৰেণ্য অভিনেতা তথা উত্তম মহান্তিৰ যোৱা নিশা দেহাৱসান ঘটে আৰু আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ লাহোৰত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত আফগানিস্তানে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 274 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।